নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত আশানুৰূপ ভোটদান, ৰঙালী বিহুলৈ আৰু কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যবাসীৰ মাজত উৎসাহ পৰিলক্ষিত, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বজালীৰ পাটাচাৰকুচি শংকৰদেৱ শিশু নিকেতনৰ জ্যোতিৰ্ময় দাসে 98.5% নম্বৰেৰে ৰাজ্যৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। বিশ্বনাথৰ হাৱাজানৰ অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰী আকাংক্ষা ভূঞাই দ্বিতীয় স্থান, ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ জিয়া ফাৰাহ ইছলামে তৃতীয় আৰু নলবাৰীৰ লিটল ফ্লাৱাৰ স্কুলৰ সুৰজিৎ আখতাৰে চতুৰ্থ স্থান লাভ কৰিছে। দ্বিতীয় স্থান লাভ কৰা আকাংক্ষা ভূঞাই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এইদৰে কয়।
শিক্ষাগুৰু তথা ওচৰ চুবুৰীয়া সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পঢ়া কোনো নিৰ্দিষ্ট ৰুটিন নাছিলে, যিমান দূৰ পঢ়িছিলোঁ আৰু কষ্ট কৰিছিল যে আশা আছিল, কিন্তু ইমানখিনি মই আশা কৰা নাছিলোঁ। এতিয়া ঠিক হোৱা নাই বাৰু, ঠিক হোৱা নাই, ক'ত পঢ়িম। প্ৰথমে এজন ভাল নাগৰিক আৰু আছে আশা সকলোৱে থাকে, মোৰো তেনেকুৱাই আছে।
চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 438,565 পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে 85,189 প্ৰথম বিভাগ, 150,167 দ্বিতীয় বিভাগ, 46,345 তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। এইবাৰ পৰীক্ষাত মুঠ উত্তীৰ্ণৰ হাৰ 65.62%, ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ 67.78% আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ 63.96%। সৰ্বাধিক 88.23% উত্তীৰ্ণৰ হাৰেৰে ডিমা হাছাও জিলা প্ৰথম স্থানত আছে। দ্বিতীয় স্থানত আছে 84.08% শিৱসাগৰ জিলা আৰু তৃতীয় স্থানত আছে 78.64% ডিব্ৰুগড় জিলা। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কালি ভোটদান প্ৰক্ৰিয়া সফলভাৱে সম্পন্ন হোৱাৰ পাছত EVM আৰু VVPAT সংশ্লিষ্ট জিলাসমূহৰ বাবে স্থাপন কৰা ষ্ট্ৰংৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। প্ৰথমবাৰৰ বাবে এটা পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনত এইবাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি 85%ৰো অধিক ভোটদান সম্পন্ন হয়। অৱশ্যে আজি প্ৰকাশ পাবলগীয়া নিৰ্বাচন আয়োগৰ চূড়ান্ত তথ্যত ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে 2016 বিধানসভা নিৰ্বাচনত ৰাজ্যত সৰ্বাধিক 84.67% আৰু 2021 82.02% ভোটদান হৈছিল। মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে সকলো নাগৰিকলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত বিৰামহীন কাম কৰা পলিং বিষয়া, নিৰাপত্তা বাহিনী তথা সকলো অংশীদাৰৰ প্ৰচেষ্টাৰ শলাগ লয়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অসমত হোৱা অভূতপূৰ্ব ভোটদানৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে। আজি সংবাদমেলযোগে তেওঁ কয় যে পূৰ্বে যিবোৰ অঞ্চলত ভোটদানৰ হাৰ কম আছিল, এইবাৰ সেইবোৰ অঞ্চলত ভোটদানৰ হাৰ অধিক হৈছে।
এইবাৰ নিৰ্বাচনটোৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে গাঁও নগৰ সকলোতে ভোটদান এইবাৰ বাঢ়িছে। সদায় দেখিছিলো কম পাৰ্চেণ্টেজ হয় পলিং, সেইবিলাকতো আমি এইবাৰ অতি ভাল বুলি ক'ব লাগিব। আজিৰ দিনটোলৈকে আমি যিটো ৰিপৰ্ট লৈছো 17C ফৰ্ম যিখন আমি সংগ্ৰহ কৰিছো, এই 17C ফৰ্মৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টী NDA মিত্ৰজোঁটে এইবাৰ ঐতিহাসিকভাৱে ৰাইজৰ আশীৰ্বাদ পোৱা যেন আমাৰ অনুভৱ হৈছে। জনতা জনাৰ্দনক আমি সদায় শ্ৰদ্ধা কৰি চলিছো, সদায় তেওঁলোকৰ সন্মুখত বিনয়ীভাৱে ৰাইজৰ সেৱাৰ হকে আমি কাম কৰি আছো দলে। গতিকে সেৱাই সংগঠন আমাৰ মূল মন্ত্ৰ। গতিকে আমি ভাবোঁ ৰাইজে কালি এটা উচিত, সময় উপযোগী আৰু পৰিপক্ক এটা সিদ্ধান্ত দিছে ভোটাধিকাৰৰ জৰিয়তে।
কাৰ্বি আংলং জিলাৰ 690টা ভোটকেন্দ্ৰৰ ভিতৰৰ 21টা দুৰ্গম ভোটকেন্দ্ৰত নিয়োজিত নিৰ্বাচনী বিষয়া কৰ্মচাৰীসকলে আজি ডিফু চৰকাৰী মহাবিদ্যালয়ত স্থাপন কৰা নিয়ন্ত্ৰণ কক্ষত EVM আৰু VVPATসমূহ নিৰ্বাচনী সামগ্ৰীসমূহ জমা দিয়ে। নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনত শান্তিপূৰ্ণভাৱে নিৰ্বাচন সামৰণি পৰাৰ পাছত নিৰ্বাচনী কাৰ্যত জড়িত বিষয়া কৰ্মচাৰীসকলক গোলাপ আৰু গামোচাৰে সম্বৰ্ধনা জনায়। নির্বাচন আয়োগে 123 নম্বৰ করিমগঞ্জ উত্তর বিধানসভা সমষ্টির 239 নম্বৰ বেবিলেন হাই ইংলিশ স্কুল ভোটকেন্দ্রত পুনৰ ভোটগ্রহণৰ নির্দেশ জাৰি কৰিছে। কালি অনুষ্ঠিত ভোটগ্রহণ সন্দৰ্ভত লাভ কৰা প্ৰতিবেদন আৰু সামগ্ৰিক পৰিস্থিতি পৰ্যালোচনা কৰি নতুন দিল্লীৰ নিৰ্বাচন আয়োগৰ সচিবালয়ে 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 1 নম্বৰ ধাৰা অনুসৰি এই ভোটগ্ৰহণ বাতিল কৰিছে। আয়োগৰ নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 7 বজাৰ পৰা আবেলি 5 বজালৈ এই ভোটগ্ৰহণ কেন্দ্ৰটোত পুনৰ অনুষ্ঠিত হ'ব। নিৰ্বাচনী ব্যস্ততাৰ মাজতে অসমবাসীয়ে পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে হেঁপাহৰ ৰঙালী বিহু পালন কৰিবলৈ সাজু হৈছে। বিহুলৈ 4 দিন থকা অৱস্থাত ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। বিভিন্ন অঞ্চলত পৰম্পৰা অনুসৰি বিহু পালনৰ বাবে ৰাইজ সাজু হোৱাৰ সমান্তৰালভাৱে মঞ্চ বিহু উদযাপনৰো প্ৰস্তুতি চলিছে। বিহু হুঁচৰি নাচৰ আখৰাৰ লগতে সংগীত শিল্পীসকলেও বিহু মঞ্চত জনসাধাৰণক মনোৰঞ্জন দিয়াৰ বাবে পূৰ্ণগতিত আখৰা চলাইছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু পালনৰ প্ৰস্তুতি চলিছে। ডেকা গাভৰুসকলে বিহু নাচৰ আখৰাৰ লগতে বিহু বাদ্যসমূহ যোগাৰ কৰিছে। বিশ্বনাথ জিলাৰ গহপুৰত কাৰিকৰসকলে ঢোল পেঁপা গগনা আদি বিক্ৰীৰ বাবে সাজি উলিয়াইছে। এই বিপণীসমূহত বহু লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহু আৰু মুকলি বিহু উদযাপন কৰা হ'ব। ৰাজ্যৰ অন্যান্য ঠাইতো বিহু নাচৰ আখৰা আৰু কৰ্মশালা অনুষ্ঠিত হৈছে। উজনি অসমৰ বিভিন্ন অঞ্চলত বিহুৰ উলহ মালহ পৰিলক্ষিত হোৱাৰ লগতে নামনি অসমতো জনসাধাৰণে বিহুৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। কোনো কোনো ঠাইত বিহুৰ সৈতে সংগতি ৰাখি থলুৱা খাদ্যমেলা, লোকবাদ্য আৰু বিহু নাচৰ প্ৰতিযোগিতা তথা সাজপাৰৰ বিপণী মুকলি কৰিছে। যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ত আজি নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ৰ পৰ্যবেক্ষণ বৈঠক অনুষ্ঠিত হয়। যোৰহাট নিৰ্বাচনী জিলাৰ অন্তৰ্গত 101 নম্বৰ মৰিয়নী তথা 102 নম্বৰ তিতাবৰ বিধানসভা সমষ্টিৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষক সুৰজ ডিংকাৰ ৰাওৱে এই বৈঠকত উপস্থিত থাকে। জিলাখনৰ আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত মূলত ভোটগ্ৰহণৰ পাছত নিৰ্বাচনী নথি পত্ৰ পৰ্যবেক্ষণ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকা কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তই জামিন বিচাৰি আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত আবেদন দাখিল কৰিছে। একেদৰে অভিযুক্ত মহন্তৰ পত্নী অনিতা ডেকা মহন্তই আৰক্ষীয়ে জব্দ কৰা কেতবোৰ সা সামগ্ৰী বিচাৰি এখন পৃথক আবেদন দাখিল কৰে। জব্দ কৰা সামগ্ৰীসমূহ ব্যক্তিগত বুলি দোহাই দি শ্ৰীমতী মহন্ত এই আবেদন দাখিল কৰে। আজি শুনানি কালত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে এই আবেদনৰ দুখনৰ প্ৰত্যুত্তৰ দিয়াৰ বাবে আদালতৰ সময় বিচাৰে। এই অনুসৰি আদালতে দুয়োখন আবেদনৰ শুনানিৰ দিন অহা 22 এপ্ৰিলত ধাৰ্য কৰিছে। উল্লেখযোগ্য যে পূৰ্বে অভিযুক্ত মহন্তই জামিন বিচাৰি আবেদন দাখিল কৰিছিল যদিও আবেদন প্ৰত্যাহাৰ কৰা হৈছিল। বিশ্ব হোমিঅ'পেথী দিৱস আজি দেশে বিদেশে পালন কৰা হৈছে। হোমিঅ'পেথী বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ চিকিৎসা প্ৰণালী। এইবাৰৰ এই দিৱসৰ মূল মন্ত্ৰ হৈছে বহনক্ষম স্বাস্থ্যৰ বাবে হোমিঅ'পেথী। স্বাস্থ্যসেৱাৰ সৰ্বাত্মক দৃষ্টিভংগী বহন কৰা হোমিঅ'পেথীয়ে প্ৰাকৃতিক পদ্ধতিৰ বাবে বিশ্বৰ লাখ লাখ লোকক আকৰ্ষিত কৰি আহিছে। আয়ুষ মন্ত্ৰালয়ে আজি নতুন দিল্লীত বিশ্ব হোমিঅ'পেথী দিৱসৰ আয়োজন কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই দিৱসৰ সৈতে সংগতি ৰাখি দুদিনীয়া আলোচনা সত্ৰৰো আয়োজন কৰা হৈছে। এই সত্ৰত নীতি নিৰ্মাতা, গৱেষক, চিকিৎসক আৰু অন্যান্য প্ৰতিনিধিসকলে অংশ ল'ব। তেওঁলোকে বহনক্ষম স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত হোমিঅ'পেথীৰ বৰ্ধিত ভূমিকা সন্দৰ্ভত আলোচনা কৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ৰাজস্থান ৰয়েলছ গুৱাহাটীত অংশ লোৱা এইবাৰৰ দুয়োখন খেলতে জয়ী হৈছে। দলটো বৰ্তমানলৈকে খেলা 3ওখন খেলত জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত আশানুৰূপ ভোটদান। ৰঙালী বিহুলৈ আৰু কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যবাসীৰ মাজত উৎসাহ পৰিলক্ষিত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব। নমস্কাৰ।